নমস্কাৰ, এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ উজনি অসমৰ বাতৰিৰ সৈতে মই প্ৰজন্মা চহৰীয়া। অসমৰ 200 বছৰীয়া চাহ উদ্যোগৰ ইতিহাসত যুগান্তকাৰী পৰিৱৰ্তনৰ সূচনা কৰি কালি অসম বিধানসভাত চাহ বাগিচাৰ শ্ৰমিকক ভূমিৰ অধিকাৰ প্ৰদান সম্পৰ্কীয় এখন বিধেয়ক গৃহীত হয়। ভূমিৰ ঊৰ্ধসীমা নিৰ্ধাৰণ আৰু স্বত্ব প্ৰদান সংশোধনী বিধেয়ক 2025 শীৰ্ষক এই বিধেয়কৰ জৰিয়তে বাগিচাৰ শ্ৰমিকসকলক ভূমিৰ অধিকাৰ প্ৰদানৰ ব্যৱস্থা কৰা হ'ব। ইয়াৰ ফলত 3,33,000ৰো অধিক ভূমি স্বত্বহীন চাহ বাগিচাৰ শ্ৰমিকে ভূমিৰ অধিকাৰ লাভ কৰিব। অৱশ্যে এই বিধেয়কত জলহা চাহ বাগিচাৰ শ্ৰমিকসকলক অন্তৰ্ভুক্ত কৰা হোৱা নাই। ইয়াৰ লগতে এই সংশোধনী বিধেয়কে অন্য কৃষিকাৰ্যত জড়িত চাহ শ্ৰমিক জনগোষ্ঠীৰ লোকসকলক অন্তৰ্ভুক্ত কৰা নাই। উল্লেখযোগ্য যে সম্প্ৰতি চাহ বাগিচাত কৰ্মৰত শ্ৰমিকসকলে স্পষ্ট আইনী অধিকাৰ নাইবা সাংবিধানিক সুৰক্ষা অবিহনে ভূমি দখল কৰি আছে। চাহ বাগিচাৰ কৰ্মী অথবা শ্ৰমিক হলেহে জনগোষ্ঠীটোৰ এজন ব্যক্তিক বাগিচাৰ এটা আৱাসগৃহ আবণ্টন কৰা হৈছিল। পৰিয়ালৰ যিকোনো এজন ব্যক্তি বাগিচাত চাকৰি কৰি থাকিলেহে তেওঁলোকেহে সেই ঘৰ প্ৰাপ্তিৰ যোগ্যতা আহৰণ কৰিছিল। ইয়াৰ ফলত প্ৰজন্মৰ পাছত প্ৰজন্ম এটা শ্ৰমিক পৰিয়ালৰ সদস্যসকলে ভূমিৰ অধিকাৰৰ কাৰণেই বাগিচাৰ চাকৰিৰ পৰা ওলাই আহিব পৰা নাছিল বুলি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কালি সদনত উল্লেখ কৰে। এই নতুন ভূমিপত্তা ব্যৱস্থাই তেওঁলোকক স্থায়ীভাৱে ভূমি বন্দোবস্তিত সহায় কৰিব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে দাবী কৰে। তেওঁ কয় যে ইয়াৰ ফলত স্থায়ীভাৱে গৃহ নিৰ্মাণ কৰাৰ লগতে ভূমি সম্পৰ্কীয় তেওঁলোকৰ অসুৰক্ষিত মনোভাৱ হ্ৰাস কৰিব। মুখ্যমন্ত্ৰীয়ে কয় যে ভূমিৰ পত্তা লাভ কৰাৰ পাছত এজন শ্ৰমিকে চাহ বাগিচাৰ ভূমি 20 বছৰ পৰ্যন্ত বিক্ৰী কৰিব নোৱাৰিব। 20 বছৰৰ পাছত ভূমি বিক্ৰী কৰিলে সেয়া বাগিচাৰ আন শ্ৰমিককহে বিক্ৰী কৰিব পাৰিব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে।
অতিকে গুৰুত্বপূৰ্ণ বিল আইনত পৰিণত কৰিছিলোঁ। আজিৰ দিনটো আৰু এক ইতিহাস নিৰ্মাণৰ সময়, আৰু এক নতুন ইতিহাস ৰচনা কৰিবৰ বাবে আমি পবিত্ৰ সদনত একত্ৰিত হৈছোঁ। 200 বছৰৰ চাহ উদ্যোগৰ বৰঙণিৰ বিষয়ে আৰু চাহ শ্ৰমিকসকলৰ জাতীয় জীৱনলৈ যি অভূতপূৰ্ব বৰঙণি আছে, তাক প্ৰতিজন চাহ শ্ৰমিক সমাজৰ পৰা আদিবাসী সমাজৰ পৰা অহা বিধায়কসকলে সুন্দৰভাৱে বৰ্ণনা কৰিছে। আৰু আমি সকলোৱে স্বীকাৰ কৰোঁ যে অসমৰ জাতীয় জীৱনলৈ চাহ শ্ৰমিকসকলৰ আদিবাসী লোকসকলৰ অভূতপূৰ্ব বৰঙণি।
অসম বিজ্ঞান সমিতি ডিব্ৰুগড় শাখাৰ উদ্যোগত আৰু ডিব্ৰু মহাবিদ্যালয়ৰ তথা ডঃ নীলোফাৰ ৰহমান শইকীয়াৰ পৰিয়ালৰ সহযোগত ডিব্ৰু মহাবিদ্যালয়ত কালি নীলোফাৰ ৰহমান শইকীয়া স্মাৰক বক্তৃতানুষ্ঠান অনুষ্ঠিত হয়। ফলক বিৱৰ্তন, অভিশাপ নে আশীৰ্বাদ শীৰ্ষক বিষয়ত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰায়োগিক ভূতত্ব বিভাগৰ অৱসৰপ্ৰাপ্ত প্ৰাধ্যাপক তথা উত্তৰ পূৰ্বাঞ্চলৰ বিশিষ্ট ভূতত্ববিদ ডঃ দিলীপ মজুমদাৰে বক্তৃতা দিয়ে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ জিতেন হাজৰিকাই এই অনুষ্ঠানৰ উদ্বোধন কৰে। এই বক্তৃতা অনুষ্ঠানত ভালেসংখ্যক লোক উপস্থিত থাকে বুলি আমাৰ ডিব্ৰুগড়ৰ সংবাদদাতাই জানিবলৈ দিছে। সমাগত ৰাজ্য বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি আকাশবাণীৰ সঞ্চালক প্ৰধানৰ নিৰ্দেশ মৰ্মে অহা 1 ডিচেম্বৰৰ পৰা আকাশবাণী গুৱাহাটীযোগে প্ৰচাৰিত বাতৰি আৰু বাতৰিৰ বিভাগৰ কেতবোৰ অনুষ্ঠানৰ সময়ৰ সালসলনি কৰা হৈছে। সেই অনুসৰি দিনৰ 11 বজাত প্ৰচাৰিত মুখ্য বাতৰি 1 ডিচেম্বৰৰ পৰা 5 মিনিটৰ বাতৰি বুলেটিন হিচাপে প্ৰচাৰ কৰা হ'ব। দিনৰ 12:05 প্ৰচাৰ কৰা বাতৰিৰ সময় 10 মিনিটলৈ বৃদ্ধি কৰা হ'ব। একেদৰে 3 বজাৰ মুখ্য বাতৰিৰ পৰিৱৰ্তে 5 মিনিটৰ বুলেটিন প্ৰচাৰ কৰা হ'ব। বিয়লি 5:15 আৰু সন্ধিয়া 6 বজাৰ বাতৰি এতিয়া 5 মিনিটৰ পৰিৱৰ্তে 10 মিনিটৰ বাবে প্ৰচাৰ কৰা হ'ব। প্ৰতি মঙলবাৰে 1:20 প্ৰচাৰ কৰা প্ৰাসংগিকৰ উপৰি প্ৰতিদিনে বিয়লি 3:05 পৰা 3:15 প্ৰাসংগিক প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানটো প্ৰতিনিশা 9:15 পৰা 9:25 পুনৰ প্ৰচাৰ কৰা হ'ব। ইপিনে প্ৰতি সোমবাৰে প্ৰচাৰিত ক্ৰীড়া বাৰ্তাৰ সময় 5 মিনিট হ্ৰাস কৰা হৈছে। সেই অনুসৰি অহা সোমবাৰৰ পৰা সন্ধিয়া 6:40 পৰা 6:45 ক্ৰীড়া বাৰ্তা প্ৰচাৰ কৰা হ'ব। শিৱসাগৰ শৰীৰ চৰ্চা সন্থাই কালি জিলাখনৰ ফুকন নগৰত সদ্যপ্ৰয়াত শৰীৰ চৰ্চাবিদ তথা 7 বাৰকৈ মিষ্টাৰ ইণ্ডিয়া খিতাপ অৰ্জন কৰা হৰকান্ত বৰগোহাঁই স্মৃতিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰে। এই অনুষ্ঠানত প্ৰাক্তন মিষ্টাৰ ইণ্ডিয়া বিজিত গগৈ, পুৰুষোত্তম কলিতাসহ ভালেসংখ্যক লোকে বন্তি প্ৰজ্বলন আৰু প্ৰয়াত খেলুৱৈগৰাকীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন পুৱা 9 বজাত শুনিবলৈ পাব। নমস্কাৰ।